আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি কৰিছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিকেইটা হৈছে, দেশৰ ছখন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 49টা সমষ্টিত আজি পুৱাৰে পৰা পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ। প্ৰাৰ্থী মহাবল মিশ্ৰই শংকৰ গাৰ্ডেন আৰু ভাৰত বিহাৰ কলনীৰ লোকসকলৰ সৈতে মত বিনিময় কৰিব। উল্লেখযোগ্য যে দিল্লীৰ 7খন আসনৰ বাবে অহা 25 মে'ত ভোটগ্ৰহণ কৰা হ'ব। ওড়িশাতো অহা 25 মে' আৰু 1 জুনত হ'বলগীয়া ষষ্ঠ আৰু অন্তিম পৰ্যায়ৰ সাধাৰণ নিৰ্বাচন তথা ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান পূৰ্ণগতিত অব্যাহত আছে। বিজেডি, বিজেপি আৰু কংগ্ৰেছকে ধৰি সকলো গুৰুত্বপূৰ্ণ ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে নিজ নিজ দলৰ প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ অভিযানত নামি পৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে কালি বৰগড় সংসদীয় সমষ্টিৰ লোকসভা আৰু বিধানসভা আসনকেইখনৰ বাবে দলীয় প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলাই জনসাধাৰণক তেওঁলোকৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ আহান জনায়। ওড়িশাৰ মুখ্যমন্ত্ৰী আৰু বিজেডিৰ মুৰববী নবীন পাটনায়কে কেৰঞ্জৰ আৰু ভাদ্ৰা সংসদীয় সমষ্টিত আয়োজিত নিৰ্বাচনী সভাক সম্বোধন কৰি বিগত 24 বছৰত তেওঁৰ চৰকাৰে কৰি যোৱা কাম কাজসমূহত আলোকপাত কৰে। আজি তেওঁ ভূৱনেশ্বৰত এটা বিশাল ৰোড শ্বত অংশগ্ৰহণ কৰাৰ কথা। পঞ্চম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ পাছত বিজেপিৰ শীৰ্ষ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ষষ্ঠ আৰু সপ্তম তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে। মুখ্যমন্ত্ৰীয়ে কালি পশ্চিমবংগৰ সন্দেশখালী, অশোকনগৰ আৰু দমদমত 3খনকৈ নিৰ্বাচনী সভাত অংশ লৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ চৰকাৰখনক তীৱ সমালোচনা কৰে। সভাত ভাষণ দি তেওঁ মমতা বেনাৰ্জীয়ে ৰাজ্যখনত কা বলবৎ হ'ব নিদিয়ে বুলি কোৱা মন্তব্যৰো প্ৰত্যাহ্বান জনায়। বাংলাদেশৰ উৎপীড়নৰ চিকাৰ হৈ ভাৰতত আশ্ৰয় গ্ৰহণ কৰা সকলক নাগৰিকত্ব প্ৰদান কৰিবলৈ নৰেন্দ্ৰ মোদী চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কা বলবৎ কৰাৰ ক্ষমতা কেৱল কেন্দ্ৰৰ হাততহে আছে। আনহাতে সামগ্ৰীৰ অত্যধিক দাম বৃদ্ধিৰে ৰাজ্যখনত দুখীয়া দৰিদ্ৰৰ ওপৰত অত্যাচাৰ চলিছে বুলি অভিযোগ তুলি তেওঁ কয় যে পশ্চিমবংগত পেট্ৰল আৰু ডিজেলৰ দাম দেশৰ ভিতৰতে সৰ্বাধিক। ৰাজ্যখনত প্ৰতি লিটাৰ পেট্ৰলৰ দাম 103 টকা হোৱাৰ বিপৰীতে অসম, বিহাৰ, উত্তৰ প্ৰদেশৰ জনসাধাৰণে প্ৰতি লিটাৰ পেট্ৰলৰ বাবদ 93 টকাকৈহে আদায় দিব লাগে। ইফালে লোকসভা নিৰ্বাচনত 400খনতকৈও অধিক আসন লাভ কৰি নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে আকৌ এবাৰ অধিষ্ঠিত হোৱাৰ পাছত পাক অধিকৃত কাশ্মীৰ উভতাই অনাৰ লগতে মথুৰাত শ্ৰীকৃষ্ণৰ জন্মভূমি নিৰ্মাণ, জ্ঞানবাপীত মন্দিৰ নিৰ্মাণ, UCC বলবৎ আৰু বহুবিবাহ ৰোধ আদিকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে। অহা 4 জুনত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্ৰশাসনসমূহে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে। ৰাজ্যিক নিৰ্বাচন আয়োগেও 4 জুনৰ ভোটগণনাৰ বাবে নিৰাপত্তা ব্যৱস্থাকে ধৰি সকলো প্ৰস্তুতি গ্ৰহণ কৰাৰ বাবে সংশ্লিষ্টসকলক নিৰ্দেশ দিছে। ৰাজ্যখনৰ 14টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা 143গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য বন্দী হৈ থকা EVMসমূহ 50টা ষ্ট্ৰংৰুমত 3 তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত ৰখা হৈছে। ইপিনে কালি গুৱাহাটীত কংগ্ৰেছ দলৰ প্ৰাৰ্থী নিৰাবৰ ঠাকুৰৰ উদ্যোগত দলৰ কাউণ্টিং এজেণ্টসকলৰ বাবে বিশেষ প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হয়। বিজেপি সভাপতি দেৱব্ৰত শইকীয়াই প্ৰশিক্ষণ প্ৰদান কৰা এই কাৰ্যসূচীত অংশ লৈ শ্ৰীমতী বৰঠাকুৰে কম ভোটৰ ব্যৱধানত হলেও গুৱাহাটী সমষ্টিত জয়লাভ কৰিব বুলি দাবী কৰে। ৰাজ্যৰ ভিন্ন প্ৰান্তত জয়ংসা হোৱা ধুমুহা, বৰষুণ আৰু বজ্ৰপাতত কেইবাটাও পৰিয়াল গৃহহীন হোৱাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ৰাজহুৱা সা সম্পত্তিৰ বিস্তৰ ক্ষতি হৈছে। ধুমুহাৰ ফলত ঠায়ে ঠায়ে প্ৰকাণ্ড গছ বাগৰি পৰাত বিদ্যুৎ সেৱা আৰু যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে। নলবাৰীৰ বাংজনীৰ দৌকুচিত কালি নিশাৰ ভাগত অহা ধুমুহাৰ ফলত গছৰ ডাল ভাঙি বিদ্যুৎ পৰিবাহী খুঁটা উভালি পৰাত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰে। আনহাতে পশ্চিম নলবাৰীৰ কেইবা ঠাইতো গছ উভালি পৰাৰ ফলত স্কুল বাছ, ব্যক্তিগত বাহন আদি ক্ষতিগ্ৰস্ত হোৱাৰ লগতে যাতায়াত ব্যৱস্থাও ব্যাহত হৈছে। হাতীনিমাৰী মানকাছৰ ৰাজপথতো গছ উভালি যাতায়াত ব্যাহত হৈ পৰিছে। ইপিনে ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলতে অহা 2-3 দিনলৈ বৃষ্টিপাত অব্যাহত থাকিব বুলি গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। আনহাতে অহা 5 জুনৰ ভিতৰত অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ মৌচুমীৰ আগমন ঘটিব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগজাননী দিছে। এইবাৰ বাৰিষাত ৰাজস্থানকে ধৰি দেশৰ 23খন ৰাজ্যত বৰষুণৰ পৰিমাণ স্বাভাৱিক হ'ব বুলি পূৰ্বানুমান কৰিলেও ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত পৰ্যাপ্ত বৰষুণ নোহোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত 2024-25 শিক্ষাবৰ্ষৰ বাবে বিভিন্ন শিক্ষানুষ্ঠানসমূহত একাদশ শ্ৰেণীত নামভৰ্তিৰ বাবে নিৰ্বাচিত হোৱা ছাত্ৰ ছাত্ৰীসকলৰ তালিকা আজি দৰ্পণ পৰ্টেলত প্ৰকাশ কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলে দৰ্পণ পৰ্টেলত লগ ইন কৰি নামভৰ্তিৰ বাবে নিৰ্বাচিত শিক্ষানুষ্ঠান লাভ কৰিব পাৰিব। আনহাতে এই পৰ্টেলত অহা 27-30 মেৰ ভিতৰত নামভৰ্তি প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব। শিক্ষা সংসদৰ অধীনত এইবাৰ একাদশ শ্ৰেণীৰ নামভৰ্তিৰ বাবে দৰ্পণ পৰ্টেলৰ জৰিয়তে এই পৰ্যন্ত 3,16,000 ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিছে। শিক্ষা সংসদে লোৱা সিদ্ধান্ত অনুসৰি দৰ্পণ পৰ্টেলৰ জৰিয়তে নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীকহে পৰৱৰ্তী পৰ্যায়ত একাদশ শ্ৰেণীৰ পঞ্জীয়নৰ আওতাত ৰখা হ'ব আৰু অনাগত পৰীক্ষাসমূহত অৱতীৰ্ণ হ'বৰ বাবে যোগ্য হিচাপে বিবেচনা কৰা হ'ব বুলি অসম মাধ্যমিক শিক্ষা সংসদৰ এগৰাকী জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰিছে। বিগত 5 বছৰত ৰাজ্যৰ মিউচুৱেল ফাণ্ড খণ্ডত বিনিয়োগৰ হাৰ অহাগণীয় হাৰত বৃদ্ধি হৈছে। এই ক্ষেত্ৰখনত 2020ৰ পৰা 11,298 কোটি টকাৰ বিপৰীতে 2024ত বিনিয়োগৰ পৰিমাণ 159% বৃদ্ধিৰে 29,268 কোটি টকা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই তথ্য প্ৰকাশ কৰি কয় যে মিউচুৱেল ফাণ্ডত অসমৰ বিনিয়োগকাৰীৰ বিনিয়োগ বৃদ্ধিৰ এই বাতৰিয়ে আশাৰ বতৰা কঢ়িয়াইছে। এই পৰিসংখ্যাই ৰাজ্যৰ বিনিয়োগ বজাৰসমূহৰ ওপৰত জনসাধাৰণৰ আস্থাৰ লগতে আয় বৃদ্ধিৰো সংকেত বহন কৰা বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ দক্ষতা বিকাশৰ দিশত যুৱ প্ৰতিভাসকলে অত্যাধুনিক প্ৰশিক্ষণ লাভ কৰাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াবলৈ সমৰ্থ হৈছে। শেহতীয়াকৈ অসম দক্ষতা বিকাশ অভিযানৰ অধীনত ভাৰত দক্ষতা ৰাষ্ট্ৰ প্ৰতিযোগিতা 2024ত অংশগ্ৰহণ কৰি ৰাজ্যৰ কেইবাগৰাকী যুৱক যুৱতীয়ে শ্ৰেষ্ঠত্ব প্ৰদৰ্শনেৰে গৌৰৱ কঢ়িয়াই আনিছে। এই প্ৰতিযোগিতাৰ বিউটি থেৰাপী শাখাত স্বৰ্ণ জয় কৰি প্ৰীতিশা বৰ্মনে ফ্ৰান্সৰ লায়নত অনুষ্ঠিত হ'বলগীয়া ৱৰ্ল্ড স্কিলছ 2024 শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। দক্ষতা বিকাশ মন্ত্ৰী জয়ন্ত মল্লবৰাই কালি প্ৰতিযোগিতাৰ বিজয়ীসকলক অভিনন্দন জ্ঞাপন কৰে। ইৰাণৰ সৰ্বোচ্চ নেতা আলী খামেনে হেলিকপ্টাৰ দুৰ্ঘটনাত এতিয়ালৈকে নিৰুদ্দিষ্ট হৈ থকা দেশখনৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছি আৰু তেওঁৰ সৈতে থকা আন সহযোগীসকলৰ প্ৰত্যাৱৰ্তনৰ বাবে প্ৰাৰ্থনা জনাবলৈ জনসাধাৰণৰ প্ৰতি আহান জনাইছে। ইৰাণে ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। ৰাছিয়া আৰু তুৰস্ককে ধৰি কেইবাখনো দেশে সহায়ৰ বাবে অনুসন্ধান আৰু উদ্ধাৰকাৰী দল প্ৰেৰণ কৰিছে। ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰপতিগৰাকীৰ সন্ধানত ৰেপিড ৰেছপন্স মেপিং সেৱা সক্ৰিয় কৰি তুলিছে। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে দেশখনৰ এই বিপদৰ সময়ত ভাৰত ইৰাণৰ জনসাধাৰণৰ সৈতে আছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ কালি ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখন বৰষুণৰ বাবে বাতিল কৰিবলগীয়া হয়। বৰষুণৰ বাবে নিৰ্ধাৰিত সময়তকৈ চাৰে তিনি ঘণ্টা পলমকৈ হোৱা টছত জিকি কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰতিকূল বতৰৰ বাবে খেলখন সাত অভাৰলৈ সীমিত কৰিবলৈ বাধ্য হয় যদিও ইয়াৰ ঠিক পাছতে পুনৰ বৰষুণ হোৱাত খেলখন সম্পূৰ্ণৰূপে বাতিল ঘোষণা কৰা হয়। ফলাফলবিহীন এই খেলখনৰ বাবে ৰাজস্থান ৰয়েলছ প্ৰতিযোগিতাৰ পইণ্ট তালিকাত তৃতীয় স্থানত থাকে। প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ত দলটোৱে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সৈতে এলিমিনেটৰ যুঁজত অৱতীৰ্ণ হ'ব। ইপিনে ছানৰাইজাৰ্ছ হায়দৰাবাদে কাইলৈ প্ৰথমখন কোৱালিফায়াৰ খেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আহমেদাবাদত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া এই খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে কালি হায়দৰাবাদৰ ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে পাঞ্জাব কিংছক 4 উইকেটত পৰাস্ত কৰে। উল্লেখযোগ্য যে প্ৰতিযোগিতাৰ পইণ্ট তালিকাত 17 পইণ্টেৰে ছানৰাইজাৰ্ছ হায়দৰাবাদ দ্বিতীয় স্থানত থকাৰ বিপৰীতে 19 পইণ্টেৰে কলকাতা নাইট ৰাইডাৰ্ছ প্ৰথম স্থানত আৰু ৰাজস্থান ৰয়েলছ 16 পইণ্টেৰে তৃতীয় স্থানত আছে। আই পি এল দল ৰাজস্থান ৰয়েলছৰ ক্ৰিকেট সঞ্চালক তথা দলটোৰ মুখ্য প্ৰশিক্ষক কুমাৰ সাংগাকাৰাই আজি অসমৰ জুনিয়ৰ ক্ৰিকেটাৰসকলৰ লগত এটা বাৰ্তালাপ অনুষ্ঠানত অংশ ল'ব। ইতিমধ্যে অসম ক্ৰিকেট একাডেমীয়ে এই অনুষ্ঠানৰ বাবে 33 গৰাকী খেলুৱৈ বাছনি কৰিছে। ৰাজ্যৰ 19 বছৰ অনুৰ্ধৰ পুৰুষ আৰু মহিলা ক্ৰিকেটাৰে এই অনুষ্ঠানত অংশ ল'ব। ফ্ৰেন্স অপেন 2024 টেনিছ টুৰ্ণামেণ্ট আজিৰে পৰা পেৰিছৰ ছেড ৰোলাণ্ড গাৰোছত অনুষ্ঠিত হ'ব। ভাৰতৰ তাৰকা খেলুৱৈ সুমিত নাগালে পুৰুষৰ ছিংগলছৰ মূল ড্ৰ খেলত স্থান নিশ্চিত কৰিছে। এতিয়াখনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে দিশা শৰ্মাই। আজি অষ্টাদশ লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ। এই বাতৰিটো আজি ই ভি এমত বন্দী হ'ব ৰাহুল স্মৃতি ৰাজনাথৰ ভাগ্য শিৰোনামেৰে আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে আৰু দৈনিক অগ্ৰদূত কাকতে 6 ৰাজ্য 2 কেন্দ্ৰীয়শাসিত অঞ্চলৰ 49টা সমষ্টিত পঞ্চম পৰ্যায়ৰ ভোট শীৰ্ষক শিৰোনামেৰে প্ৰকাশ কৰিছে। কৃষি বিভাগৰ চৰ্ত একেলগে 15 বিঘা কৃষিভূমি থাকিলেহে খেতিয়কে পাব সৌৰচালিত পাম্পছেট। এই বাতৰিত চৰকাৰৰ আজক নিৰ্দেশনাত কৃষকৰ হাহাকাৰ শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। পশ্চিমবংগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ 3খনকৈ নিৰ্বাচনী প্ৰচাৰ সভা। প্ৰচাৰ সভাত শৰ্মাৰ মন্তব্য হিন্দুক আক্ৰমণ কৰাটো তৃণমূল কংগ্ৰেছৰ ধৰ্মনিৰপেক্ষতাৰ নতুন সংজ্ঞা। এই বাতৰিক নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এবছৰত 1.5 লাখ লোক যক্ষ্মাত আক্ৰান্ত। ৰাজ্যৰ স্বাস্থ্যখণ্ডত নিতৌ ন ন প্ৰযুক্তিৰ আমদানি কৰাৰ পাছতো যক্ষ্মা ৰোগৰ ক্ষেত্ৰত উদ্বেগজনক পৰিস্থিতি। ঔষধ নাথনিৰ কথা স্বীকাৰ স্বাস্থ্যমন্ত্ৰীৰ। এই বাতৰিক দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কেলছিয়াম কাৰ্বাইডেৰে পকোৱা বিভিন্ন ফল মূলেৰে ভৰিছে বজাৰ। এই পদাৰ্থ ব্যৱহাৰযুক্ত ফল মূলসমূহ খাদ্য উপযোগী নহয় বুলি মন্তব্য ৰাষ্ট্ৰীয় সংস্থা ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অব ইণ্ডিয়াৰ এই বাতৰিক অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে প্ৰথম অসমীয়া মহিলা বিমান পাইলট ধীৰা হাজৰিকা চলিহাক বীৰাংগনা মূলাগাভৰ ৰূপতা। ইয়াৰ আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন। বাতৰি শেষ হোৱাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো।
দেশৰ 6খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ 49টা সমষ্টিত আজি পুৱাৰে পৰা পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ। ওড়িশা বিধানসভাৰ 35খন আসনৰ বাবে ভোটগ্ৰহণ আৰম্ভ। লোকসভাৰ পৰৱৰ্তী 2টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীৱতৰ আৰু গুৱাহাটীত হোৱা আই পি এলৰ অন্তিম লীগৰ খেল বৰষুণৰ বাবে পৰিত্যক্ত। আহমেদাবাদত কাইলৈ হ'বলগীয়া প্ৰথম কোৱালিফায়াৰত কলকাতা নাইট ৰাইডাৰ্ছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।